নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো মই সঞ্জীৱনী পাঠকে। লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে। 4দিনীয়া ভ্ৰমণসূচীৰে 5খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতীত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। 22 বিঘা মাটিত নিৰ্মাণ কৰি থকা এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ আন জিলালৈ যাতায়াত ব্যৱস্থা আন এক সংযোজন ঘটিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতি তদাৰক কৰি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। এই প্ৰকল্পটো 2025 আগষ্টত কাৰ্যক্ষম হ'ব। আনহাতে লখিমপুৰ নগৰৰ সমীপৰ জাপি খজিয়াৰ জাবৰ নিষ্কাশন প্ৰকল্পও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পই সোমগিৰি নদীক সজীৱ কৰি তোলাৰ লগতে 16 বিঘা ভূমি পুনৰ উদ্ধাৰ কৰিব। এই ভূমিক নগৰীয়া, অৰণ্য তথা আৰ্বান ৰিট্ৰিট জ'নলৈ উন্নীত কৰা হ'ব। ইয়াৰ মূল লক্ষ্য হ'ব পৰিৱেশ বহনক্ষম কৰি তোলা। এই উদ্দেশ্যৰে প্ৰায় 5.5 একৰ ভূমি সামৰি মিয়াৱাকী কৌশল ব্যৱহাৰ কৰি থলুৱা প্ৰজাতিৰ গছ ৰোপণ কৰা হ'ব। অঞ্চলটোত খোজকঢ়া আৰু চাইকেল চলোৱাৰ পথ, মৌলিক সা সুবিধা, ফুড কোৰ্ট আৰু অন্যান্য বিনোদনৰ সা সুবিধা থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 450 কোটি টকা ব্যয় সাপেক্ষ খাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ যোৱা বছৰ বানৰ বাবে দলঙৰ কাম ভবামতে কৰিব নোৱাৰাৰ বিপৰীতে এইবাৰ 42টা খুঁটাৰ পাইলিঙৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰে। ডিব্ৰুগড় জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উন্নতিকৰণৰ নিমিত্তে জিলা আয়ুক্ত বিক্ৰম কুৰিৰ উদ্যোগত মিছন উৎসাহ চলি আছে। এই অভিযানৰ জৰিয়তে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা শিক্ষাৰ্থীসকলক বিদ্যালয় কৰ্তৃপক্ষৰ অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে সময়ে সময়ে পৰীক্ষা লোৱা, আনকি শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীসকলৰ ঘৰলৈ গৈও পাঠদানৰ ব্যৱস্থা কৰা হ'ব। যিসকল শিক্ষাৰ্থীয়ে নিয়মিতৰূপে বিদ্যালয়ত উপস্থিত নাথাকে বা যিসকল শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰিব লগা হয়, তেনে শিক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ শিক্ষক শিক্ষয়িত্ৰীসকলে অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ বিদ্যালয়লৈ যাবলৈ উৎসাহ যোগোৱা হ'ব। ইফালে জিলাখনৰ সহকাৰী আয়ুক্ত নয়নমণি দত্তই মিছন উৎসাহৰ অধীনত ডিব্ৰুগড় পাব্লিক হাইস্কুল পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ সৈতে শৈক্ষিক পৰিৱেশৰ বুজ লয়। বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলকো বিভিন্ন বিষয়ত পাঠদান কৰে। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উইকে দুদিনীয়া কাৰ্যসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাত সভাপতিত্ব কৰি তেওঁ জিলাখনত চলিত বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পৰ্যালোচনা বৈঠকতে প্ৰতিগৰাকী বিষয়াক সকলো চৰকাৰী আঁচনিৰ বিষয়ে পুংখানুপুংখভাৱে জানি নিজৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। তেওঁ লগতে নিজেই ভালকৈ নাজানিলে আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সফল হ'ব নোৱাৰে বুলিও মন্তব্য কৰে। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ বহিৰাজ্যলৈ প্ৰব্ৰজন বা পলায়ন কৰা জনজাতীয় লোকসকলক সেই স্থানতে সকলো চৰকাৰী আঁচনিৰ সুবিধাসমূহ নাগৰিকৰ সম্পূৰ্ণ সা সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট প্ৰশাসনক আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিজন সচেতন সংবেদনশীল ব্যক্তিয়ে সামাজিক দায়বদ্ধতাৰে দেশ আৰু সমাজৰ কাৰণে অৰিহণা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বিয়লি কেইবাখনো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ কাইলৈ ডিগবৈ তেজ শোধনাগাৰ পৰিদৰ্শন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা 7:55 বজাৰ পৰা 5 মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলাৰ জাগিৰোডৰ উপডাকঘৰত আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ডাক বিভাগৰ বিভিন্ন লাভজনক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে ডাক বিভাগৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহান জনোৱা হয়। তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া চাইবাৰ অপৰাধৰ পৰা হাত সাৰি থকাৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত জাগিৰোড উপডাকঘৰৰ সহডাকোৱাল মিতালী ধৰে ডাক বিভাগৰ আঁচনিসমূহৰ বিভিন্ন দিশসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি পালন কৰি অহা হৈছে। এই উপলক্ষে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। সত্ৰপীঠ মাজুলীতো গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে। মাজুলীৰ 35খন সত্ৰ আৰু 300 শতাধিক নামঘৰ গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম আৰু কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।